ফিলিপিয়া অধ্যায় ৩। হেহতে হে মোৰ ভাইবিলাক, প্ৰভুত আনন্দ কৰা। তোমালোকলৈ একে কথাকে লিখিবলৈ মোৰ পৰিশ্ৰম বোধ নহয়, কিন্তু তোমালোকৰ প্ৰতি নিশ্চয়জনক। সেই কুকুৰহঁতলৈ সাৱধানে চাবা, সেই দুষ্কৰ্মকাৰীবিলাকলৈ সাৱধানে চাবা, আৰু ছিন্ন হোৱাবিলাকলৈকো সাৱধানে চাবা। কিয়নো আমিহে সুন্নত হোৱা লোক, আমি ঈশ্বৰৰ আত্মাৰে আৰাধনা কৰোঁ আৰু খ্ৰীষ্ট যীশুত শ্লাঘা কৰোঁ, আৰু মাংসত একো ভাৰসা নকৰোঁ। তথাপি মই হলে মাংসতো ভাৰসা কৰিলে কৰিব পাৰোঁ। অন্যে যদি মাংসত ভাৰসা কৰিব পাৰোঁ বুলি ভাবে, তেন্তে তাতকৈ মই অধিক কৰিব পাৰোঁ। মই অষ্টম দিনত সুন্নত হোৱা ইছৰাইল জাতীয় বিন্যামিনৰ ফৈ দিয়া ইব্ৰীবিলাকৰ মাজৰ ইব্ৰী, বিধানৰ সম্বন্ধে ফৰিচী, উৎসাহৰ সম্বন্ধে মণ্ডলীৰ তাৰণাকাৰী, আৰু বিধানৰ ধাৰ্মিকতাৰ সম্বন্ধে নিৰ্দোষী। কিন্তু মোৰ পক্ষে যি লাভ আছিল, সেই সকলোকে খ্ৰীষ্টৰ নিমিত্তে মই হানি যেন মানিলোঁ। এনেকি মোৰ প্ৰভু খ্ৰীষ্ট যীশুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে মই সকলোকে হানি যেনহে মানিছোঁ, আৰু মোৰ নিজ ধাৰ্মিকতা অৰ্থাৎ বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহৈ খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই যি ধাৰ্মিকতা অৰ্থাৎ ঈশ্বৰৰ পৰা পোৱা বিশ্বাসমূলক ধাৰ্মিকতাৰেই ধাৰ্মিক হৈ যেন খ্ৰীষ্টক লাভ কৰোঁ আৰু তেওঁত আৱিষ্কৃত হওঁ, আৰু কোনোমতে মৃতবিলাকৰ পুনৰুত্থানৰ ভাগী হ'বৰ কাৰণে মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁক আৰু তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখ ভোগৰ সহভাগিতা যেন জানিবলৈ পাওঁ। এই কাৰণে তেওঁৰ অৰ্থে সকলোৰে হানি সহন কৰিছোঁ আৰু সকলোকে বিষ্ঠা যেন মানিছোঁ। মই যে এতিয়াই পালোঁ বা এতিয়াই সিদ্ধ হলোঁ এনে নহয়, কিন্তু যিহৰ নিমিত্তে খ্ৰীষ্ট যীশুৰ দ্বাৰাই মোক ধৰা হ'ল, কোনোমতে মই তাকে ধৰিবৰ কাৰণে খেদি গৈছোঁ। হে ভাইবিলাক, মই যে ধৰিলোঁ, নিজৰ বিষয়ে এনে ভাৱ এতিয়ালৈকে কৰা নাই, কিন্তু এটা কথা, পাছত থকা সকলোকে পাহৰি আগত থকাবোৰলৈ যত্ন কৰি খ্ৰীষ্ট যীশুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বতাৰ অৰ্থে ঘাইলৈ লৰি গৈ আছো। এতেকে আমি যিমান সিদ্ধ লোক আছো, সকলোৱে সেইৰূপ ভাৱ কৰোঁ হওক। আৰু যদি কোনো বিষয়ত তোমালোকৰ আন ৰূপ ভাৱ থাকে, তেন্তে ঈশ্বৰে তাকো তোমালোকলৈ প্ৰকাশ কৰিব। যি হওক, আমি যি পথে এইখিনি পালোহি তাতেই চলো হওক। হে ভাইবিলাক, তোমালোকেও মোৰ অনুকাৰী হোৱা, আৰু তোমালোকৰ আৰ্হি স্বৰূপ যি আমি, আমাৰ দৰে যিবিলাকে চলে তেওঁবিলাকলৈ চোৱা, কাৰণ অনেকে আন দৰে চলিছে। তেওঁবিলাকৰ বিষয়ে মই তোমালোকক বাৰে বাৰে কলোঁ, এতিয়াও কান্দিহে কৈছোঁ। তেওঁবিলাক খ্ৰীষ্টৰ ক্ৰুচৰ শত্ৰু, তেওঁবিলাকৰ শেষ গতি সৰ্বনাশ, পেটেই তেওঁবিলাকৰ ঈশ্বৰ, নিজ নিজ লাজত তেওঁবিলাকৰ গৌৰৱ আছে। তেওঁবিলাকে পাৰ্থিৱ বিষয় ভাবে, কিয়নো আমি যি ৰাজ্যৰ মানুহ, সেই ৰাজ্য স্বৰ্গত আছে, তাৰে পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টলৈ অপেক্ষা কৰি আছো। তেওঁ যি কাৰ্য সাধক গুণেৰে সকলোকে নিজৰ বশীভূত কৰিব পাৰে, তাৰ দৰেই তেওঁ আমাৰ এই নিহ অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব।